আপনি আমার দ্বারা ভাঙিছে স্বীকার করবে না। আচ্ছা স্বীকার করবে যে কার দ্বারা ওটা ওটা হলো, আমি বুঝবো যে সে সত্যবাদী আর পরিক্রমা করছে। কেউ যদি সাহসী হয় তাহলে বলুন তো, হো ব্রক দি মৃদঙ্গ ক্যান এনি অ্যাডমিট বর্ডলি গুরবে গৌরচন্দ্রায় রাধিকায় তদালে কৃষ্ণায় কৃষ্ণভক্তায় তদভক্তায় নমো নমঃ। আজকে আমরা উঁচা গাঁও যাব। উঁচা গাঁও নাম কেন উঁচা গাঁও? ওপরে টিলার উপর বসে আছে না সেজন্য নয়। শ্রীমতী রাধিকা রাধা মুকুন্দ পদ সম্ভব ঘর্মবিন্দু নির্মঞ্চনোপকরণী কৃত দেহ লক্ষা রাধা উতঙ্গ উতঙ্গ সহৃদ বিশেষ প্রসাদ প্রগল্ভাম দেবীং গুণৈষু ললিতাং ললিতাং নমামি। রাধা কৃষ্ণের চরণারবিন্দের একটি কনিষ্ঠ অঙ্গুলির একটা ঘর্মবিন্দুর উপরেতে শ্রীমতী ললিতাজি কোটি কোটি প্রাণকে নিয়োচ্ছাবর করেন। বুঝতে পারছ যে কি বললাম? তাহার শ্রীঅঙ্গের কথা ছেড়ে দাও, তাহাদের একে ঘর্মবিন্দুর উপরে কোটি কোটি প্রাণকে নিয়োচ্ছাবর করেন। নিয়োচ্ছাবর মানে কি? উপহার নারী নির্মঞ্চন মানে আরতি তিনি করেন। এরকম ভাবে কোটি কোটি প্রাণ নিয়োচ্ছারণ যে ললিতা করেন, বিশেষ প্রগল্ভাম তাহার প্রতি এত স্নেহ আধিক্য যে দুজনকে রাধাকৃষ্ণ দুজনকে প্রেমের দ্বারা তিনি বশীভূত করে দিয়েছেন এবং প্রগল্ভা হয়েছেন। প্রগল্ভা মানে কি? কৃষ্ণ তোমাকে আমি দুরস্ত করে দিব যদি শ্রীমতীকে একটু যদি কষ্ট দাও। আর শ্রীমতীকে কি তিনি বলেন? দেখো তুমি যদি বক্র না হো তাহলে আমার দেখো আমার লাঠি, কিসের লাঠি? মান গুমানের লাঠি। শ্রীমতী রাধিকাকে শিক্ষা দেন তিনি যে কিরকম হোক কৃষ্ণের সঙ্গে থাকতে হবে, যদি সিধা থাকো তাহলে আর বশীভূত হবেন। প্রগল্ভাম দেবীং গুণৈষ ললিতাং ললিতাং নমামি ধূর্তে ব্রজেন্দ্রতনে তনুসুস্থ বাম্যম মা দক্ষিণা ভব কলঙ্কিনী লাঘবায় রাধে সুগিরাম হিতামিতি শিক্ষয়ন্তে দেবীং গুণৈষ ললিতাং ললিতাং নমামি। রাধা গরণেতে যত যারা আছে তাহাদের কিঙ্করি যদি হওয়ার অভিলাষ না থাকে তাহলে রাধাকৃষ্ণের এই প্রেম সম্পত্তির মধ্যে একটু প্রবেশ করবার কারো অধিকার নেই। তিনি সব সখীগণেরও শিক্ষাদাত্রী ললিতা। বাৎসল্য বৃন্দ বসতেম বসপাল রাজ্ঞাম সাক্ষানু শিক্ষণ সখীগণকেও শিক্ষা দেন কে? তা তিনি বলছেন যে ধূর্তে ব্রজন্দ এই ব্রজন্দতন্দ ধূর্ত ধূর্তে ব্রজন্দতনে তন সুষ্ঠু বাম্যম মা দক্ষিণা ভব মা দক্ষিণা ভব মা দক্ষিণা ভব শাসন করেন তিনি। এইরকম ভাবে কে বলতে পারে তাহাকে? এরকম কেউ বলতে পারেন না। কেন? স্নেহাধিক্যের জন্য। অতএব সেই প্রগল্ভা ললিতাকে আমি নমস্কার করছি। এইরকম উচ্চ পদবীতে বসে আছেন তিনি যে রাধাকৃষ্ণকেও তিনি শাসন করেন প্রগল্ভ বাক্যের দ্বারা, এই জন্য উঁচা গ্রামেতে তাহার জন্ম। অতএব আমরা সকলেই তাহাকে প্রণাম করি, তাহার অনুগ্রহ হোক। অতএব আমি এইখানে আমি সমাপ্ত করছি। পরম পূজ্য পাত্র বিক্রম মহারাজ কিছু বলবেন আপনারা? একটু পরেই উঁচা গ্রামে চলবেন, আপনার প্রস্তুত হয়ে চলবেন। ওইখানে যৎকিঞ্চিত তাহাদের শ্রীমতী ললিতার প্রসাদের ব্যবস্থা করা হচ্ছে সাধারণভাবে, তারপরে এসে 10-11টার মধ্যে ফিরে আসলে ভালো নয় তো রোদ হয়ে যাবে। বঞ্ছা কল্পতরু ভাষ্য
ओम अज्ञानतिमिदान्धस्य गणाञ्जनशलाकया चक्षुरुन्मीलितं येन तस्मै श्रीगुरवे नमः। আমরা বহু ভাগ্যের ফলে গুরু বৈষ্ণবদের কৃপায় ভজন রাজ্যের সর্বোত্তম ক্ষেত্রে উপনীত হয়েছি। ভজন রাজ্যের পরাকাষ্ঠা এই সব স্থানেতেই বিদ্যমান। আমরা তার জন্য তাদের কাছে কেবলমাত্র দূর থেকে অধিকার অনুসারে প্রার্থনাই জানাই, যাতে করে তাদের কৃপাবিন্দু লাভ করে আমাদের যোগ্যতা কোনো জন্মে হইতে পারে। সত্যব্রত মুনি তার প্রার্থনায় এই প্রকারই তিনি অধিকার জ্ঞাপন করেছেন, নমরাধিকায়ই তদীয় প্রিয়ায়ই। তিনি এই প্রিয়া এই কথাটি উল্লেখ করেছেন, কিন্তু তার রসের বিলাসের কথা উন্নততম যে সমস্ত কীট বিলাস সে কথাগুলি তিনি প্রকাশ করেননি। কেন? নিজেই অযোগ্যতা হেতু তিনি তাকে দূর থেকেই শ্রদ্ধায় জ্ঞাপন করে নিজের যে প্রকার অধিকার, ইদন্তে বপুর নাথ গোপাল বালম এই প্রথাটি তিনি সমাপ্ত করেছেন। তা আমরাও সেই জন্য এখানে প্রার্থনা জানাতে এসেছি যেন আমাদের কোনো জন্মে অধিকার লাভ হয়। কিন্তু প্রার্থনা জানালেই সেটা গ্রান্টেড হয় না। প্রেয়ার ইজ নট গ্রান্টেড অলওয়েজ, ইট ইজ গ্রান্টেড ইফ ইট ইজ জেনুইন, নট ফিকটিশাস। দেয়ারফোর উই শুড বি প্রিপেয়ার্ড টু অ্যাটেন্ড আওয়ার জেনুইননেস। ইফ ইউ আর অ্যাট্রাক্টেড বাই কর্ম অ্যান্ড জ্ঞান, ইট ইজ নট পসিবল ফর আস টু অ্যাটেন্ড পিওর ডিভোশন। জ্ঞানেই প্রয়াস উদপাস্য নমন্ত এব হি জীবন্তি সম্মুখরিতাং ভবদীয় বার্তাম। দিস ইজ অ্যাডমিটেড বাই শ্রীল শ্রী চৈতন্য দেব। ফার্স্ট অফ অল হি অ্যাডমিটেড, হি টোল্ড, জ্ঞানেই প্রয়াস উদপাস্য। হোয়াট ইজ দি নেসেসিটি অফ টেলিং দিস? ইফ নো নেসেসিটি ইজ এক্সিস্টিং to give up, to attend the adhikar of karma and gyan, why he discarded them, and why he quoted the gyane prayasam udapasya? No need of mentioning it. Sadhu sammukaritang bhavadiya martam will do, but it is not the fact. We must realize the bad effect of karma and gyan and yoga, and then we will be capable to earn pure devotion. Thank you. Amra Maharajer adesh onusare ajke Uchagame jacchi. Uchagame giye amra Srimati Radharani ebong Shri Krishner proti jini shashan bakya prayog korten sei উচ্চেশ্বরী ললিতা দেবীর কাছে আমরা কৃপা প্রার্থনা করব যেন আমরা কোনো জন্মে অধিকার লাভ করে তাঁদের সেবা করবার যোগ্য হই। আপনারা এখন সকলেই প্রস্তুত হয়ে পড়েন, বেশি 6:30 সময় মহারাজ বলেছেন আপনাদের বেরোতে হবে 6:30 বাজে। অতএব আমার বক্তব্য এখানেই শেষ করছি। বাঞ্ছা কল্পতরু চক্ষুরুন্মীলিতং যেন তস্মৈ শ্রীগুরবে নমঃ। मूकं करोति वाचालं पंगुं लंघयति गिरिं यत्कृपा तवहं वन्दे श्रीगुरुं दीनतारणम् मंचाकल्पतरुभ्यश्च कृपा सिन्धुभ्यैव च पतितानां पावनेभ्यो वैष्णवेभ्यो नमो नमः नमो महावदन्याय कृष्ण प्रेम प्रदायते कृष्णाय कृष्ण चैतन्य नाम्ने गौरस्तिषे नमः जयतां शूरतौ पङ्गुर्मोमुन्नमतिर्गति मत्सर्वस्य पदाम्भोजौ राधामदनमोहनौ दिव्यद्भिन्नारण्यकल्पद्रुमाधः श्रीमद्रत्नकारसिंहासनस्थौ श्री श्री राधा श्रीलगोविन्ददेवौ पृष्ठालिभिसेव्यमानौ स्मरामि श्रीमान रासरसारम्भे वंशीवटतटस्थित कर्षन् वेणुशनै गोपी गोपीनाथ श्रियस्तुन तप्तकाञ्चन गौराङ्गी राधे वृन्दावनेश्वरी विषभानुसूते देवी प्रणमामि हरिप्रिये निन्दायै तुलसीदेव्यै प्रियायै केशवस्य च कृष्णभक्तिपदे देवी सत्यवत्यै नमो नमः श्रीकृष्णचैतन्य प्रभो नित्यानन्द श्री अद्वैत गदाधर श्रीवासादि श्री गौरभक्तवृन्द हरे कृष्ण 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 हरे 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 राम 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 हरे हरे আমরা সুকৃতির ফলে সাধুসঙ্গ গুরুপাদ পদ্ম ভগবান নাম সব কিছু সেবা করবার সুযোগ এই মনুষ্য জন্ম লাভ করে পেয়েছি। অন্যান্য জন্মে এই প্রকার সুযোগ ছিল না, কিন্তু আহার নিদ্রা ভয় ইন্দ্রিয় তর্পণ এগুলির কোনো অভাব ছিল না। মনুষ্য জন্মের শ্রেষ্ঠত্ব এই দুর্লভ সুযোগের জন্যই বলা হয়েছে, কিন্তু আমরা এতই হতভাগ্য যে এই সুযোগ পেয়েও ঠিকভাবে এই সুযোগকে আমরা ব্যবহার করছি না। আমরা পূর্ব সংস্কার এবং আমাদের অপরাধজনিত নানা প্রকার অনর্থেই সর্বদাই আবিষ্ট হয়ে আছি। সেই অনর্থগুলিকে আমরা যদি দূর করতে সচেষ্ট না থাকি, তাহলে প্রকৃত যে ভক্তির অনুশীলন সেইটি আমাদের বাধাপ্রাপ্ত হচ্ছে। তদ্বিষয়ে উদাসীনতা আমাদের সেই বাধাকে দূর করতে পারছে না। আমাদের সে বিষয়ে সচেষ্ট হয়ে ভক্তির অনুশীলন যদি না করি, তাহলে ভক্তির অনুশীলনে আমাদের বিলম্ব হবে, এমনকি সার্থকও হব না। এই প্রকার বিচার শাস্ত্রের মধ্যে আমরা দেখছি, জ্ঞানে প্রয়াসম উদপাস্য নমন্ত ইবাহি জীবন্তী সম্মুখরিতাং ভবদীয় বার্তাম, এই বাক্যকে মহাপ্রভু হয় বলে স্বীকার করেছেন। ইতঃপূর্বে কর্মের যে সমস্ত শাস্ত্রবাক্য ইহ বাহ্য, জ্ঞানের শাস্ত্রবাক্যকে ইহ বাহ্য বলেছেন। জ্ঞানে প্রয়াস উদপাস্য নমন ব্রহ্মভূত প্রসন্নাত্মা ন শোচতি ন কাঙ্ক্ষতি সমাজ সর্বেষু ভূতেষু মদ ভক্তিং লভতে পরম বাক্যকেও তিনি ওই প্রকার ইহ বাহ্য বলেছেন। কিন্তু তারপরেই যখন রায় রামানন্দ এই কথা বললেন যে জ্ঞানী প্রয়াসঙ্গ পার্শ্বনমন্ত এবহি জীবন্তী সম্মুখিতাং ভবদীয় বাচ্যাং স্থানে স্থিতা শ্রুতিগতাং তনুবাং মনোভি প্রায়শিত জিতপ্রসিত স্ত্রীলক্ষাম, তখন বললেন এহ হয় আগে কহ আর, এহ হয় এর পরেও অনন্ত অনন্ত প্রকাশ বা অনন্ত সাধন ও সিদ্ধ অবস্থা বর্তমান আছি, সেগুলি তুমি আমার কাছে বলো। সুতরাং ভক্তির অনন্তত্ব সেখানে স্বীকৃত হয়েছে। তথাপি আমরা ভক্তিরাজ্যে প্রবেশের জন্য মহাপ্রভু ইহ হয় বলাতে উৎসাহিত হয়েছি এবং সাধু সঙ্গে সেই ভক্তির বা ভগবানের কথা শ্রবণ করবার জন্য আমরা সচেষ্ট হয়েছি। কিন্তু তৎপূর্বেই আমাদের যে কর্তব্য সেটিকেও আমরা উপেক্ষা করে বসছি। এই কর্তব্যগুলি কর্ম এবং জ্ঞান এই উভয়কেই পরিত্যাগ করার কর্তব্য বিহিত হয়েছে। মহাপ্রভু যদিও এখানে কেবলমাত্র জ্ঞানকেই পরিত্যাগ করতে বলেছেন, এই জ্ঞান নির্বিশেষ জ্ঞান যে মনে করলে ঠিক মনে করা হবে না, নির্বিশেষ জ্ঞান তো বটেই, সে তো ভক্তির কোনো ধারেই আসে না, পরন্তু সবিশেষ জ্ঞানই ব্রহ্মভূত প্রসন্নাত্মা নশ্বর চিহ্ন সংঘাতি এই বাক্যের মধ্যে স্বীকার করা হয়েছে, সেটা নির্বিশেষ পর বাক্য নহে। মদভক্তি লভতে পরাম, এই যদি ব্রহ্মভূত প্রসন্নাত্মা তাদের গতি হয় তাহলে সেটা কখনো নির্বিশেষ ভক্তি হতে পারে না। সুতরাং জ্ঞানে প্রয়াস উদপাস্য বলাতে শুধু যে জ্ঞানই দূরে ফেলে দিতে হবে, পরিত্যাগ করতে হবে তা নয়, তৎপূর্বে যে উক্ত হয়েছে কর্ম তাকেও, কর্ম জ্ঞান যোগ ইত্যাদি সবকেই আমাদের দূরে ফেলে রাখে, কেবলমাত্র সাধুমুখ নিঃসৃত ভগবানের কথা আশ্রয় করে আমরা প্রকৃত মঙ্গল লাভ করব, এইটি মহাপ্রভু বলেছেন। সুতরাং আমরা অনুকূল গ্রহণ এবং প্রতিকূল বর্জন এই উভয়টির দিকেই লক্ষ্য রেখে আমাদের সাধন পথে অগ্রসর হব, নচেত আমরা সিদ্ধি লাভ করতে পারব না। অতএব গুরু বৈষ্ণব সকলে আমাদের প্রতি কৃপা করুন, যাতে আমরা সেই ভাবে সক্ষম হয়ে থাকি। সকল
চক্ষুরুন্মীলিতং যেন তস্মৈ শ্রীগুরবে, বাঞ্ছাকল্পতরুভ্যশ্চ কৃপাসিন্ধুভ্যৈব চ পতিতানাম পাবনেভ্যো বৈষ্ণবেভ্যো নমো মহাবদন্নায় কৃষ্ণপ্রেমপ্রদায়তে কৃষ্ণায় কৃষ্ণচৈতন্যনাম্নে গৌরত্বিষে, গুরবে গৌরচন্দ্রায় রাধিকায় তদালয়ে কৃষ্ণায় কৃষ্ণভক্তায় তদভক্তায় ভক্তিবিহীনা অপরাধলক্ষ্যে ক্ষিপ্তাশ্চ কামাদিতরঙ্গমধ্যে কৃপাময়ীং ত্বং শরণং প্রপন্না বৃন্দে নমস্তে চরণারবিন্দে, অঙ্গশ্যামলিম শতাভিরভিতো মন্দেকৃতেন্দ্রিয় জর্দঞ্জাগুডরোচি সংবিদধতং পট্টম্বরস্য শ্রিয়া বৃন্দারণ্যনিবাসিনম হৃদিলসদ্দামাভিরামোদরম রাধাস্কন্দনিবেশিতো জলভুজম ধ্যায়েন্দামো, তবৈবাস্মি তবৈবাস্মি ন জীবামি ত্বয়া বিনা ইতি বিজ্ঞায় রাধে তং নয়মাম চ, ভজামি রাধাম অরবিন্দনিত্যম স্মরামি রাধাম অনুস্মিতাস্যাম, বদামি রাধাম করুণাভরাদ্রম ততো মম নাস্তি গতির্ন কাপি। আমরা পরম সৌভাগ্যবান, আমাদের মতন সৌভাগ্যবান জগতে খুব কম লোক। এত সুন্দর স্বাস্থ্য শরীর পেলাম, তা থেকেও বেশি বৈষ্ণব সঙ্গ পেলাম, তা থেকেও বেশি সদ্গুরু আমরা প্রাপ্ত হলাম, এ থেকে আর কি সৌভাগ্যের কথা হতে পারে? আরো সৌভাগ্যের কথা, ওদের সঙ্গে আনুগত্যতে আমরা আজকে ব্রজমন্ডলে রাধা কুণ্ড, শ্যাম কুণ্ড, গিরি রাজগোবর্ধন, নন্দগাঁও, বরসানা, ভান্ডির বন ইত্যাদি, আমরা কীরঘাট ইত্যাদিতে আমরা যাচ্ছি। এ থেকে কি পরম সৌভাগ্যবান হতে পারে? কোটি কোটি লোক ভক্তি বিনোদ শিলরূপ গোস্বামী গণনা করিয়েছেন, 84 কোটি লক্ষ জনই, তার মধ্যে থেকে আমরা ছাটাই করে বর্তমানে এই অত লোক, কজন লোক? খুব অল্প লোক। এত সৌভাগ্য আমরা লাভ করেছি, হরি কথাও আমরা প্রচুর শুনবার সুযোগ লাভ করেছি। আরো উৎসাহিত হতে হবে, উৎসাহ নিশ্চয় নিশ্চয় কৃষ্ণকে পাব। এই ভক্তি যত পরিমাণে আসবে, হরি কথা যত পরিমাণে, এই অনর্থগুলো নিশ্চিত রূপে দূর হবে। এই নিশ্চিত উৎসাহ করে দিয়ে ভক্তি না হয়ে গেছে, এই জন্য আমরা স্থগিত হয়ে যাব, চুপচাপ বেঠ যায়গে এসা নেই, অভি বহুত সে অভি অনর্থ হ্যাঁ হাম লোক অনুভব কর রে হ্যাঁ, অপরাধ ভি হো রে হ্যাঁ, বৈষ্ণবকে সঙ্গ রানে সে ভি অভি হৃদয় মে হাম লোক কি কুছ কুছ মে অভি কালিমা ভি বহুত সি হ্যাঁ। ইসলিয়ে গোপীনাথ মম নিবেদন শুনো, ইসকো রোজ রোজ কীর্তন ভি করনা চাহিয়ে, আর ইসকো অনর্থ কো ছোড়নে কি দূর করনা চাহিয়ে, কুছ আপনা প্রয়াস, কুছ গুরু বৈষ্ণব কি কৃপা। ইস তরহ সে হাম লোগো নে সুযোগ পায়া হ্যাঁ, ইস সুযোগ কো কভি দূর মত কিজিয়ে, হারাইয়ে মত, কখনো হারাবেন না। উই আর সো লাকি অ্যান্ড ফর্চুনেট, এস্পেশালি দ্য ওয়েস্টার্ন ডিভোটিজ আর ইস্টার্ন ডিভোটিজ, গেটে কাপল অল দেয়ার বিজনেসেস, এভরিথিং গিভিং আপ, Expending so much money for 1 month, you have come here in Vrindavan. Krishna has given you so solid and strong body, very beautiful intelligence also. Luckily you have association of so bona fide Vaishnavas, and luckily you have bona fide guru, and in their guidance you are coming here, where in Radhakund, topmost place in all Vaikunth Vrindavan Golok, Radhakund, Shyamkund, Giriraj, Govardhan, Nandagaon, Barsana, Bandirban, Sirghat, so many places, hearing so many beautiful and strong harikatha. So I think that we are so much lucky and fortunate. There are lakhs and lakhs, uncountable persons in whole world. Creatures so many, trees, not are anyone coming, and not anyone hearing. So you are most fortunate. But there is something to do more, to hear more Harikatha, and to follow strictly, and also how to remove our anath that we have. Offenses, we have so much. Why? I know that we can think that if we are chanting Hari name and tears are not coming and heart is not melting, what is the meaning? That we are doing even not pure name. There are so many offenses, so many anarthas in our heart. So quickly how to give up? And if you cannot do all these things in this very best association, you cannot do it yourself. So you should try to do it. Now I am coming to my subject. हम लोगों ने कल बतलाया था कि कृष्ण तत्व क्या है, राधा तत्व क्या है। कल परसों राधा तत्व के संबंध में कुछ विचार हुआ। तो राधा तत्व समझने में सबसे पहले कृष्ण तत्व को समझना होगा। बिना कृष्ण तत्व को समझे हुए राधा तत्व नहीं समझेंगे। इसीलिए शास्त्रों में बतलाया, बदंति तत्विद तत्तम यजज्ञाम अद्वयम ब्रह्मेति परमात्मेति भगवानीति शब्दते। इसीलिए शास्त्रों में बतलाया, एक छोड़कर के परब्रह्म दो नहीं है और द्वितीय ना दो द्वितीय भी कोई नहीं है, एक ही तत्व है। वही तत्व चार रूपों में सदा प्रकाशित होता है। एकम एव परम तत्त्वं स्वभाविका चिंत सत्या स्वरूप स्वरूप तत्व वैभव प्रधान रूपेण जीव प्रधान रूपेण चतुर्धा अवतिष्ठते। एक ही पर तत्व चार रूपों में नित्य प्रकाशित है, कोई दूसरा चीज है ही नहीं है। असमोर्ध तत्व है, अद्वितीय तत्व है, किंतु अद्वितीय में द्वितीय भी है। वो अद्वैय ज्ञान पर तत्व ने, अद्वैय ज्ञान पर तत्व किसको कहते हैं? बहुत से लोग सुने होंगे किंतु धारणा कम होगी। अद्वैय ज्ञान किसको कहते हैं? अद्वैय ज्ञान माने एक ही पर तत्व है, दो नहीं, किंतु वह सर्वशक्तिमान है। उसकी एक शक्ति है पराशक्ति या स्वभाव की शक्ति, वह विभिन्न रूप में प्रतिभाषित होकर शक्तिमान की इच्छा से सत चित आनंद अथवा चित शक्ति जीव शक्ति माया शक्ति, इन तीन रूपों में पीछे पहले स्वरूप शक्ति एक और फिर वो तीन रूपों में प्रकाशित, चित शक्ति जीव शक्ति और माया शक्ति। क्योंकि कृष्ण सच्चिदानंद तत्व है इसलिए सत से संधिनी और चित से संबित और लादिनी से आनंद, किंतु एक ही पराशक्ति विविध श्रूयते विविध रूप में श्रवण करते हैं, किंतु है एक ही तत्व। अब चित शक्ति से अनंत चित जगत प्रकाशित हुआ, अनंत कृष्ण के स्वरूप तद्रूप वैभव प्रकाशित हुए, वो सभी परिपूर्ण रूप में संधिनी के प्रकाश है। ये संधिनी का अधिष्ठात्र देवता बलदेव प्रभु हैं, कृष्ण ही बलदेव रूप में। और जीव शक्ति से तथा शक्ति से अनंत जीव प्रकट हुए, प्रकट हुआ कहते हैं किंतु इसको कहते हैं परिणामवाद। जीव शक्ति ही जीव के रूप में प्रकटित या परिणामित हुई, और माया शक्ति किस शक्ति की? छाया शक्ति। जीव शक्ति पराशक्ति की अणुशक्ति और ये छाया शक्ति अनंत कोटि विश्व ब्रह्मांडों की रचना करती है। भगवान की एक ऐसी अघटन घटन पटी ऐसी शक्ति है जो जीव भगवान का अंश होने पर भी विभिन्नांश होने पर भी किंतु है चित वस्तु, किंतु अणुचित वस्तु है, माया से बहुत ऊंचा है। माया के कंट्रोल में उसको नहीं होने चाहिए किंतु फिर भी माया के अधीन हो पड़ता है। ये अघटन घटन पटेशी शक्ति से होता है। ये कैसे होता है? श्रीमद् भागवत के प्रथम श्लोक में यह सब बतलाया गया। अन्वय व्यतिरेक अभ्याम, अन्वय और व्यतिरेक रूप में कैसे? चित शक्ति से चित जगत, जीव शक्ति से जीव जगत, माया शक्ति से ये चेतन वस्तु कभी भी माया में नहीं आ सकता, उसके द्वारा ढक नहीं सकता, किंतु व्यतिरेक रूप में भगवान की अघटन पटेसी शक्ति से जीव अणु होने के कारण माया में पड़ करके अपने को वो क्या समझता है, मैं शरीर हूं और ये मन हूं और मैं ही संसार का भोक्ता हूं, ये समझना लगता है। ये व्यतिरेक रूप से है। तो इस तरह से ये सब चीजें जितनी हैं ये शक्ति से प्रकाशित हैं। शक्तिमान में एक अपनी इच्छा है, उस इच्छा शक्ति से इच्छा करता है और ये सारी चीजें प्रकट होती हैं। तो ये सब चीजें ये अव्यय ज्ञान तत्व है। कृष्ण ही अव्यय ज्ञान पर तत्व है। कृष्ण नहीं है, उनकी स्वरूप शक्ति यदि नहीं है, उसे ये जगत भी प्रकाशित नहीं हो सकता। इसलिए जगत चित से परम तत्व जो कृष्ण है, उनसे जीव भी अलग कुछ नहीं है, उनकी सत्ता पर ही इनकी सत्ता निर्भर करती है। दो चीजों में भेद नहीं है, जीव से अब ब्रह्म का भेद तो इसलिए नहीं है क्योंकि वही पर तत्व है, उनकी शक्ति से ये परिणित हुआ है, इसलिए भेद नहीं है। भेद किसको कहते हैं, जब दो स्वतंत्र वस्तु में हो, जिसकी सत्ता पर कोई सत्ता पर निर्भर नहीं करता, स्वतंत्र सत्ताशील वस्तुओं में भेद होता है। तो जीव स्वतंत्र नहीं है, जितने तद्रूप वैभव हैं वो भी स्वतंत्र सत्ताशील नहीं है, कृष्ण से सत्ता से इनकी सत्ता है, इसलिए कृष्ण ही परम तत्व, उनसे भेद नहीं है। और ये जगत भी जगत से कृष्ण का भेद नहीं है क्योंकि उनकी छाया शक्ति से माया शक्ति से ये निकला, शक्ति शक्ति मतोर भेद, इसलिए इसमें भी भेद नहीं है क्योंकि ये माया स्वतंत्र कोई सत्ताशील वस्तु नहीं है और जगत भी कोई स्वतंत्र सत्ताशील वस्तु नहीं है। यदि सूर्य न हो तो उनका प्रतिबिंब नहीं पड़ सकता, उनकी छाया भी नहीं होगा, इसे सब उसके अधीन तत्व है। इसलिए यह सबको मिला करके तब अद्वैय ज्ञान पर तत्व है। बोलिए। अच्छा, अब एक छोटी सी बात बतला करके तब अपने विषय में आता हूं। दरवाजा मंकी, एक बंदर था, उसने देखा एक घड़े में कुछ खाने के लिए आलू रखा। दरवाजा मंकी एंड फ्रॉम द ट्री ही saw दैट इन ए हाउस there was a very big jar like Indian ghada, you know, mouth of that jar is so that narrow and very hardly a hand can be given. So he jumped up in the home and he came and he gave his hand in the pot, in the pitcher, pitcher, and he आलू पोटैटो वाज सो बिग, इट वाज इन जार, सो ही पिक्ड अप दैट एंड स्ट्रॉन्गली ही टूक इन हिज हैंड एंड ही वांटेड टू टेक हिज हैंड आउट बट नाउ हियर इज सम प्रॉब्लम, ही कुड नॉट टेक आउट, ही इज थिंकिंग दैट दिस जार हैज captured me, and he cannot give. And in the meanwhile, meantime, that person belonging householder came with a big lusty, and he began to beat. He is thinking that this pot has caught me, and I cannot go out, and he cannot go jump on the tree. Who has taken him? He has himself caught Maya. So, वैसे ही जी माया को पकड़ रखा। माया तो क्या पकड़ेगी, वो तो निर्जीव है, चेतन तो है नहीं, माया जी नॉट चेतन, छाया माया, सो ही cannot do anything, but जीव has himself entangled in this. Understand? Anything to explain? Anything to explain?
Maya is not catching
him. But Jeev, because he is Chetan, he has some knowledge, conscience and everything. So Maya cannot do anything. We have entangled ourselves. Krishna is not all that you should go. But this is free will of Jeev. And that is why it is what? Indirect. What? Jeev is nitya, not parsad. Nitya baddha. Nitya baddha. But his sarup is always servant of, eternal servant of Krishna. Kya kya kare? Jeev has free will whether he is baddha or mukta. Always. Anadi, not nitya here. It means anadi you should understand. Here not nitya means eternal. Sometimes Indian Sanskrit word has so several meanings. Atma mane Krishna, Atma mane Paramatma, Atma mane Jivatma, Atma mane wisdom, Atma mane Shari, this body. So many things. So according to the Mane Bishai, we should try to know all these things. Here, Nitya means not Nitya, Balki, Anadi. Anadi means not eternal. No. Usme jitne examples mein hain, jo cheez lene ka hai, wahi lijiye, adhik mat lijiye. Sansar mein koi aisi cheez nahi hai, jo eternal ka koi example ho. हां वही वही नहीं समझ रहा एग्जांपल फिट नहीं बैठेगा कोई जगत इनको बतलाइए जगत का कोई भी उदाहरण भगवान के साथ में या जीव के साथ में माया के साथ में देते हैं उसका कोई उदाहरण हो ही नहीं सकता वो आंशिक चीज के लिए उदाहरण दिया जाता है उसको समझ लिए और बाकी को छोड़ दीजिए जी क्या कंडीशंस हो If he was liberated, then how he can have given his hand in the pot, knowing that I will be caught? So you should know that this jeev is baddha now. And if anything, you can come later on after my class. Or when we will sit at 4, you can tell me. Ab ye Krishna ye batla rahe hain. राय रामानंद जी कृष्ण तत्व के संबंध में पूछा परम ईश्वर कृष्ण स्वयं भगवान सर्व अवतारी सर्व कारण प्रधान अनंत वैकुंठ आर अनंत अवतार अनंत ब्रह्मांड हैया सवार आधार सचिदानंद तनु ब्रजेंद्रनंदन सर्व ऐश्वर्य सर्व शक्ति सर्व रस पूर्ण ये कृष्ण का तत्व बतला रहे हैं जो कृष्ण स्वयं भगवान है समस्त ईश्वरों के ईश्वर हैं समस्त अवतारों के अवतारी समस्त कारणों के कारण अनंत वैकुंठ अनंत अवतार अनंत ब्रह्मांड हैया हैया माने निजी किसे द्वारा सरशक्ति द्वारा हैया सवार आधार हये वो अवत सकले आधार सचिदानंद तनु ब्रजेंद्र नंदन नॉट हियर ही इज टेलिंग कृष्ण वाई देर इज समथिंग कृष्ण नहीं कह रहे ब्रजेंद्र नंदन कह रहे कृष्ण कहने से दुविधा हो जाएगी वो सब जितने कृष्ण द्वारकाधीश इत्यादि और मथुरेश और जितने कृष्ण है ये सब हो जाएगा इसलिए नहीं कह करके ब्रजेंद्र नंदन सर्व ऐश्वर्य सर्व शक्ति सर्व रस पूर्ण ये कृष्ण का स्वरूप है और इसीलिए वो कह रहे हैं ईश्वर परमा कृष्ण सच्चिदानंद विग्रह अनादिराज गोविंद सर्व कारण कारण इसलिए श्लोक दिया ब्रह्म संहिता का, और बतला रहे वृंदावने अप्राकृत नवीन मदन। ये बतलाने पर भी उनकी पूरी अभी नहीं बात हुई, महाप्रभु जी कुछ और सुनना चाहते हैं, इसलिए कहते हैं वृंदावन में, वृंदावन का नाम लिया खास करके, आराध्य भगवान ब्रजेश तनयस्तद् धाम वृंदावनम। वृंदावन के अतिरिक्त और ये ब्रजेंद्र नंदन कहने ही हो सकते, इसलिए षडैश्वर्य परिपूर्ण जो है ये ब्रजेंद्र नंदन होने पर भी माधुर्य के द्वारा उनकी षडैश्वर्यता आच्छादित होती है, इसलिए ब्रज में वो भगवान के रूप में नहीं दिखते हैं, है भगवान है भीतर ही भीतर, किंतु वो सब माधुर्य के द्वारा आच्छादित है, किंतु भगवत्ता कभी लुप्त हो जाएगी, लुप्त नहीं होगी गुप्त हो जाएगी, लुप्त और गुप्त में बहुत अंतर है। नवीन मदन, नवीन मदन माने की नित्य नव नवायमान, और काम गायत्री काम विजय जार उपासन। अभी कृष्ण मंत्र में जो उपासना है गोपाल मंत्र में स्वाहा वाला, उससे भी अधिक काम गायत्री का महत्व देकर के बतला रहे, काम गायत्री काम विजय जार उपासन, उनकी उपासना कैसे होती है काम गायत्री में, उसमें कृष्ण ही हो जाते हैं कामदेव और गोविंद हो जाते हैं पुष्पबाण, और उसमें गोपीनाथ जी हो जाते हैं अनंगदेव, और इस तरह से उनकी उपासना गोपी भाव से ही हो सकती है, और दूसरी किसी भी उपासना नहीं, अनंग जी का या कामदेव का उपासना वात्सल्य रस से नहीं हो सकता है, सकर रस से नहीं हो सकता है, और सब रसों की तो बात क्या है, केवल मात्र उसी से ही उनकी आराधना हो सकती है, इसलिए काम बीज काम मंत्र बतलाया। पुरुष जोशित किंवा स्था और जंगम सर्व चित्त आकर्षक साक्षात मनमत, और उसके लिए ये श्लोक दिया, तासाम आविर्भूत शौरी स्मयमान मुखम्बुज पीताम्बर धर्व सगव साक्षात मनमत मनमत, इसकी व्याख्या हम लोग पीछे बतलाएंगे। आज यहीं तक हम अपनी व्याख्या समाप्त करते हैं, 4 बजे के क्लास में हम लोग इसको थोड़ा सा विशद रूप में हम लोग करेंगे। जब ये सब सुनने के बाद में तो राधा जी का तत्व जो कृष्ण ये बतलाएंगे थोड़ा सा हम लोग उस पर विचार करेंगे, विचार नहीं उसी को पाठ कर देंगे, तोता पाखी की भांति। ये कन इस पे